يا بني آدم خذوا زينتكم عند كل مسجد وكلوا واشربوا ولا تسرفوا إنه لا يحب المسرفين.
এটা দলক তেওঁ হৃদায়ত দিছে আৰু সংগত কাৰণতেই আন এটা দলৰ ওপৰত পদভ্ৰষ্টতা সাব্যস্ত কৰিছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হৃদায়ত প্ৰাপ্ত।